এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জাতীয় বীৰ লাচিতৰ শৌৰ্য বীৰ্য পৰাক্ৰমক সোঁৱৰি ৰাজ্যজুৰি আজি লাচিত দিৱস পালন যোৰহাটত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচী কাইলৈৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাত কেইবাটাও অনুষ্ঠান উদ্বোধনৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ক্ৰিকেট টেষ্টৰ তৃতীয় দিনা ভাৰতৰ 201 ৰাণত শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। জাতীয় বীৰ লাচিতৰ শৌৰ্য বীৰ্য পৰাক্ৰমক সোঁৱৰি ৰাজ্যজুৰি আজি লাচিত দিৱস পালন কৰা হয়। শৰাইঘাটৰ যুদ্ধত মোগলৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজি অসম আৰু অসমীয়া জাতিক ৰক্ষা কৰা বীৰজনাক সোঁৱৰি প্ৰতি বছৰে আজিৰ দিনটোত তেওঁৰ জয়ন্তী লাচিত দিৱস হিচাপে পালন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বীৰ পুৰুষজনৰ 403 সংখ্যক জয়ন্তীত ৰাজ্যবাসীলৈ ওলগ জনায়। এই উপলক্ষে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে বীৰ লাচিত দিৱস পালন কৰা হয়। যোৰহাট জিলাৰ হোলোঙাপাৰৰ লাচিত মৈদামত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই বীৰ পুৰুষ লাচিত বৰফুকনৰ নেতৃত্ব আৰু শৌৰ্যই অসমৰ স্বতন্ত্ৰতা অক্ষুণ্ণ ৰাখিছিল বুলি মন্তব্য কৰে।
মোমাই তামুলী বৰুৱাৰ পুত্ৰ লাচিত বৰফুকনেও পিতৃৰ পদাংক অনুসৰণ কৰি সততা, সাহস, স্বাভিমান, অসাধাৰণ দক্ষতা আৰু শৌৰ্য বীৰ্যৰে মাতৃভূমিক শৰাইঘাটৰ ৰণত বিদেশী হতৰ পৰা ৰক্ষা কৰিছিল, যিয়ে যুগে যুগে আমাৰ জাতিৰ প্ৰাণ পুৰুষ ৰূপে আমাৰ প্ৰেৰণাৰ স্ৰোত হিচাপে বুকুৱে শিপাই শিপাই আছে।
এই অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ দাসা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মীও আজিৰ অনুষ্ঠানত উপস্থিত থাকে। গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত লাচিত সেনাৰ উদ্যোগত আজি লাচিত দিৱস উদযাপন কৰা হয়। শৰাইঘাটৰ যুদ্ধৰ স্মৃতি সোঁৱৰি লাচিত ঘাটৰ পৰা আগিয়াথুৰিলৈ এটা নৌকা যাত্ৰা উলিওৱা হয়। আগিয়াথুৰিত বন্তি প্ৰজ্বলনেৰে জাতীয় বীৰগৰাকীক শ্ৰদ্ধাঞ্জলি যচা হয়। ধেমাজি, জামুগুৰিহাট আৰু শিৱসাগৰতো লাচিত দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰত এই উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত লাচিত দিৱস উপলক্ষে 90 ফুট দৈৰ্ঘৰ এখন প্ৰতীকী নাৱেৰে শোভাযাত্ৰা কৰা হয়। ধেমাজিতো টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বাৰেৰহণীয়া কাৰ্যসূচীৰে বীৰ পুৰুষজনৰ 403 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। বজালী জিলাত ফতদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ উদ্যোগত লাচিত দিৱস উপলক্ষে আহোম মোগল সংঘৰ্ষৰ সময়ত গড় নিৰ্মাণৰ জৰিয়তে গুৱাহাটীৰ প্ৰতিৰক্ষা বিষয়ত বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰীভূমিতো বিজেপিৰ জিলা সমিতিৰ উদ্যোগত জাতীয় বীৰগৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰা হয়। অসম বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এইবাৰৰ অধিৱেশনত 10খন বিধেয়ক উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে। 29 নৱেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত মুঠ 5টা কৰ্মদিন থাকিব। কাইলৈ বিগত অধিৱেশনৰ পাছত দেহাৱসান ঘটা প্ৰাক্তন সদস্য আৰু ৰাজ্য তথা দেশৰ বিশিষ্ট ব্যক্তিসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰা হ'ব। লগতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শীতকালীন অধিৱেশনৰ বাবে কাৰ্যসূচী উপদেষ্টা সমিতিৰ প্ৰতিবেদন দাখিল কৰিব। 28 নৱেম্বৰৰ দিনটো ব্যক্তিগত সদস্যৰ কাৰ্যক্ৰমণিকাৰ বাবে ৰখা হৈছে। অধিৱেশনৰ কেউটা দিনতে প্ৰশ্নোত্তৰ কাল থাকিব। আমাৰ বিশেষ সংবাদদাতাই জনোৱা মতে অসম মন্ত্ৰীসভাই লোৱা সিদ্ধান্ত অনুসৰি 1983 চনত নেলিত সংঘটিত গণহত্যাৰ তদন্ত কৰা ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদন এইবাৰ অধিৱেশনত দাখিল কৰা হ'ব। তদুপৰি জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ, ছটা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ পাকিস্তান সংযোগ বিষয়ক প্ৰসংগই এইবাৰৰ অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অধিৱেশনৰ দিনকেইটাত নিশা 9:15 পৰা বিধানসভাত আজিৰ দিনটো প্ৰচাৰ কৰিব। ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা, প্ৰযোজক, প্ৰাক্তন সাংসদ পদ্মভূষণ সন্মানেৰে সন্মানিত ধৰ্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা অভিনেতাগৰাকীক 12 দিন পূৰ্বে চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। 1935 চনৰ 8 ডিচেম্বৰত লুধিয়ানাত জন্মগ্ৰহণ কৰা ধৰ্মেন্দ্ৰ কৃষণ দেউলেই পাছলৈ বলিউডত ধৰ্মেন্দ্ৰ হিচাপে উজলি উঠিছিল। ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ সুদৰ্শন সফল তাৰকা হিচাপে পৰিচিত আৰু বলিউডৰ হি মেন হিচাপে খ্যাত ধৰ্মেন্দ্ৰই প্ৰায় 65 বছৰীয়া অভিনয় জীৱনত কমেও 300খন চলচ্চিত্ৰত অভিনয় কৰে। 1960 চনত দিল ভি তেৰা হাম ভি তেৰে শীৰ্ষক চলচ্চিত্ৰৰে হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটা ধৰ্মেন্দ্ৰই পৰৱৰ্তী চলচ্চিত্ৰ আয়ে মিলন কি বেলা, ফুল অৰ পথৰ, আয়ে দিন বাহাৰ কে আদিৰ জৰিয়তে অনুৰাগীসকলৰ বিপুল প্ৰশংসা বুটলে। ষষ্ঠ আৰু অষ্টম দশকত কেইবাখনো চলচ্চিত্ৰত অভিনয়েৰে দৰ্শকক মোহাচ্ছন্ন কৰা অভিনেতাগৰাকীয়ে নৱম দশকৰ পৰা চৰিত্ৰ অভিনয় কৰিবলৈ আৰম্ভ কৰে। সৰ্বকালৰ জনপ্ৰিয় শোলে ছবিত বীৰুৰ চৰিত্ৰত কৰা অভিনয়েৰে তেওঁ বিশেষ খ্যাতি আৰু জনপ্ৰিয়তা অৰ্জন কৰে।
ये बड़ी दुख भरी कहानी है, इस स्टोरी में इमोशन है, ड्रामा है, ट्रेजेडी है। ये बसंती है ना, इससे मेरा लगन होने वाला था चाचा, लेकिन इसकी बुढ़ी मौसी ने बीच में भांजी मार दी। अब मैं इस दुनिया में नहीं रह सकता। गांव वालों, तुमको मेरा आखिरी सलाम, गुड बाय, गुड बाय।
২০১২ চনত পদ্মভূষণ সন্মানেৰে সন্মানিত ধৰ্মেন্দ্ৰই চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। ৰাজস্থানৰ বিকানেৰ সমষ্টিত প্ৰতিনিধিত্ব কৰি ভাৰতীয় জনতা পাৰ্টীৰ পৰা ২০০৪ চনত তেওঁ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ধৰ্মেন্দ্ৰৰ বিয়োগত দেশৰ অগণন অনুৰাগীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অভিনেতা তথা প্ৰাক্তন সাংসদগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি দিয়া বাৰ্তাত কয় যে তেওঁৰ বিয়োগ ভাৰতীয় চলচ্চিত্ৰ জগতৰ বাবে অপূৰণীয় ক্ষতি। নিজৰ অনবদ্য অভিনয়েৰে তেওঁ অগণন অনুৰাগী আৰু উদীয়মান শিল্পীক অনুপ্ৰাণিত কৰি গৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধৰ্মেন্দ্ৰৰ বিয়োগে ভাৰতীয় চলচ্চিত্ৰৰ এটা যুগৰ সমাপ্তি ঘটাইছে বুলি মন্তব্য কৰে। এগৰাকী অভিনেতা, সাংসদ আৰু সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হিচাপে তেওঁক জনসাধাৰণে সদায় স্মৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
ন্যায়াধীশ সূৰ্যকান্তে আজি দেশৰ 53 সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা ন্যায়াধীশ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল কালি সামৰণি পৰাৰ পাছত ন্যায়াধীশ সূৰ্যকান্তে দায়িত্বভাৰ গ্ৰহণ কৰে। আজি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰায় 15 মাহ কাৰ্যনিৰ্বাহ কৰিব আৰু 2027 চনৰ 9 ফেব্ৰুৱাৰীত তেওঁ কাৰ্যকালৰ অন্ত পৰিব। যোৱা 30 অক্টোবৰত ন্যায়াধীশ সূৰ্যকান্তক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়াত কেইবাটাও অনুষ্ঠানৰ উদ্বোধন কৰাৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰঙিয়াৰ লোকনিৰ্মাণ বিভাগৰ নৱনিৰ্মিত কাৰ্যালয় আৰু অতিথিশালা মুকলি কৰাৰ লগতে নতুনকৈ সাজি উলিওৱা ক্লক টাৱাৰো উদ্বোধন কৰে। ইয়াৰ পাছত তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত হিতাধিকাৰীসকলক চেক বিতৰণ কৰে। আজিৰ আঁচনিৰ জৰিয়তে প্ৰায় 33,000 মহিলাক 10,000 টকাৰ চেক বিতৰণ কৰা হয়। অহা জানুৱাৰী মাহৰ ভিতৰত এই আঁচনিত 32 লাখ মহিলাক অন্তৰ্ভুক্ত কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি জানিবলৈ দিয়ে। 2026 চনত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বিষয়ে মন্তব্য কৰি তেওঁ কয় যে বিধানসভা নিৰ্বাচনত 126টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। নৱপ্ৰজন্মক প্ৰাৰ্থিত্ব দিয়া সন্দৰ্ভত সমষ্টিবাসীৰ সিদ্ধান্তই চূড়ান্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত আজি ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিঅ'ভেন আজাৰৰ উপস্থিতিত ইণ্ডো ইজৰাইল চেণ্টাৰ অফ এক্সেলেন্স ফৰ ভেজিটেবলছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ দিনটো অসমৰ কৃষিক্ষেত্ৰত মাইলৰ খুঁটি বুলি মুখ্যমন্ত্ৰীয়ে অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ সৈতে সহযোগিতাৰে আৰম্ভ কৰিবলৈ লোৱা এই কেন্দ্ৰটোৱে অসমৰ কৃষিক্ষেত্ৰক বিশেষভাৱে শক্তিশালী কৰাত সহায় কৰিব। তেওঁ ইজৰাইলৰ দূতাবাস আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয় বিভাগৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগকো ধন্যবাদ জ্ঞাপন কৰে।
ক্ষেত্ৰত ভাৰত ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক পাচলিৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ জৰিয়তে আমি ৰাজ্যৰ কৃষি খণ্ডলৈ বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ পেলাবলৈ সক্ষম হলো। এই কেন্দ্ৰই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূৰ্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ এক সংমিশ্ৰণ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত ইজৰাইল কৃষি প্ৰকল্প অৰ্থাৎ IIAPৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। অত্যাধুনিক প্ৰযুক্তিৰ সুবিধাৰে সুসজ্জিত এই কেন্দ্ৰটোৰ জৰিয়তে বাণিজ্যিক মূল্য থকা শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বছৰজোৰা খেতিৰ বাবে কৌশলগত পৰিকল্পনাৰে কৃষকসকলক উপকৃত কৰাৰো প্ৰয়াস কৰা হৈছে। অসম আৰু মিজোৰামৰ সীমান্তৱৰ্তী জনগোষ্ঠীসমূহৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বান্ধোন সুদৃঢ় কৰাৰ লগতে সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰতো আন্তঃ সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে আজি কাছাৰ জিলাৰ ধলাই সমজিলাত অসম মিজোৰাম সীমান্ত উৎসৱ অনুষ্ঠিত কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত চেণ্ট্ৰেল ফিল্ডত আয়োজন কৰা এই উৎসৱত ৰাজ্য দুখনৰ বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতি প্ৰদৰ্শন কৰা হয়। ৰাজ্য দুখনৰ কৃষ্টি সংস্কৃতি সমজুৱাকৈ তুলি ধৰিবলৈ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য নৃত্য সাজ পোছাক ইত্যাদি এই উৎসৱত প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত কাছাৰ জিলাৰ আয়ুক্ত মৃদুল যাদৱ, মিজোৰামৰ কলাচিপ জিলাৰ আয়ুক্ত ৰবাৰ্ট টি লালমাংগাইহা আৰু সাংসদ পৰিমল শুক্লবৈদ্য উপস্থিত থাকে। উৎসৱৰ লগত সংগতি ৰাখি বাম নিত্যানন্দ চৰকাৰী বিদ্যালয় খেলপথাৰত কাছাৰ আৰু মিজোৰামৰ খেলুৱৈসকলৰ মাজত প্ৰীতি ফুটবল আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ লগতে দুয়োখন ৰাজ্যৰ সাংস্কৃতিক সমন্বয়ক প্ৰতিনিধিত্ব কৰি ধলাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত এটা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। সাংবিধানিক ৰক্ষা কবচ সম্পৰ্কে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত আজি উজান বজাৰ শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এখন সংবাদমেল সম্বোধন কৰে। অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অসম চৰকাৰৰ সৈতে পৰহি দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত তৃতীয়লানি আলোচনাত অংশগ্ৰহণ কৰে বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়া হয়। উল্লেখযোগ্য যে ৰাজ্যিক মন্ত্ৰীসভাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত 67টা বিষয় চিনাক্ত কৰিছে। ইয়াৰ 40টা বিষয় পোনপটীয়াকৈ ৰাজ্য চৰকাৰৰ আওতাত অহাৰ বিপৰীতে 15টা বিষয় পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে। অন্য 12টা বিষয়ত দুয়োখন চৰকাৰৰ হস্তক্ষেপ সম্ভৱ হ'ব পাৰে বুলিও আজিৰ সংবাদমেলত অৱগত কৰা হয়। বাতৰি পৰৱৰ্তী অংশৰ বাবে পুনৰ উভতি যাওঁ হওক অৰুণিমা গোস্বামীৰ ওচৰলৈ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত কয়লা খননৰ নিলামৰ জৰিয়তে যোৱা বছৰৰ পৰা এই বছৰলৈ কিমান টকা ৰাজহ সংগ্ৰহ কৰা হৈছে সেই বিষয়ে সবিশেষ জনাই এখন শপতনামা দাখিল কৰিবলৈ অসম খনিজ উন্নয়ন নিগমক নিৰ্দেশ দিছে। ডিমা হাছাওৰ উমৰাংছৰ অবৈধ কয়লাখনিত 9 লোকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত বিচাৰাধীন হৈ থকা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেল জোখান খুমা আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে ৰাজ্যৰ কয়লা খননত অনুমতি দিয়াৰ নামত আৰু কয়লা খননৰ নামত ৰাজহ সংগ্ৰহৰ সবিশেষ তথ্য দাখিল কৰিবলৈ ভূতত্ব আৰু খনি সঞ্চালকালয়কো নিৰ্দেশ দিয়ে। ন্যায়ালয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন অহা 18 ডিচেম্বৰ ধাৰ্য কৰিছে। ৰাজ্যৰ কমেও 7খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলাকেইখনত গাহৰি সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্ৰশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰলগাঁও এই ৰোগৰ সংক্ৰমণৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰি পালকক সতৰ্ক কৰি দিয়া হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে প্ৰতি সোমবাৰে সন্ধিয়া 6:35 প্ৰচাৰ কৰা ক্ৰীড়া বাৰ্তাৰ সময় 1 ডিচেম্বৰৰ পৰা 5 মিনিটলৈ হ্ৰাস কৰা হ'ব। অৰ্থাৎ এই অনুষ্ঠান প্ৰতি সোমবাৰে 6:40 পৰা 5 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত দ্বিতীয় ক্ৰিকেট টেষ্টৰ আজি তৃতীয় দিনা ভাৰতে 201 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি মাৰে। ইয়াৰ ফলত কালি এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা 9 ৰাণৰ পৰা খেল আৰম্ভ কৰা ভাৰততকৈ আলহী দলটোৱে প্ৰথম ইনিংছত 288 ৰাণৰ বৃহৎ ব্যৱধানেৰে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰে। সন্ধিয়া তৃতীয় দিনৰ সামৰণিলৈকে আলহী দল দক্ষিণ আফ্ৰিকাই দ্বিতীয় ইনিংছৰ খেলত 26 ৰাণত এটা উইকেট নেহেৰুৱাকৈ সৰ্বমুঠ 314 ৰাণৰ অগ্ৰগতি লাভ কৰে। নগাঁও জিলাৰ ৰাঙলুমুখ নৈপামত বনৰীয়া হাতীৰ আক্ৰমণত আজি এগৰাকী 45 বছৰীয়া মহিলাৰ মৃত্যু হয়। ৰিপুমণি দাস নামৰ মহিলাগৰাকী প্ৰাতঃ ভ্ৰমণ কৰাৰ সময়ত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যুমুখত পৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। জাতীয় বীৰ লাচিতৰ শৌৰ্য বীৰ্য পৰাক্ৰমক সোঁৱৰি ৰাজ্যজুৰি আজি লাচিত দিৱস পালন। যোৰহাটত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচী। কাইলৈৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ভাৰতীয় চলচ্চিত্ৰ জগতৰ যশস্বী অভিনেতা প্ৰাক্তন সাংসদ ধৰ্মেন্দ্ৰৰ আজি মুম্বাইত দেহাৱসান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামৰূপ জিলাত কেইবাটাও অনুষ্ঠান উদ্বোধনৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত ভাৰত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ক্ৰিকেট টেষ্টৰ তৃতীয় দিনা ভাৰতৰ 201 ৰাণত শোচনীয়ভাৱে প্ৰথম ইনিংছৰ সামৰণি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।